Ωραία, ακάχπανη.
বাতৰিৰ সৈতে মই জিন্তে ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত দেশত মুঠ খাদ্যশস্যৰ উৎপাদন 357 মিলিয়ন টন অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে শেহতীয়া বিমান উৰণ বাতিল তথা বিলম্ব হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিমানৰ উৰণসূচী 5% হ্ৰাস কৰিবলৈ ইণ্ডিগক নিৰ্দেশ দিছে। কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাৰ 30টা বিশেষ প্ৰান্তীয় জনজাতীয় গোটৰ আৱাসস্থানৰ যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে 25টা পথ প্ৰকল্পৰ বাবে 69 কোটি টকা মুকলি কৰিছে। চৰকাৰে বাওপন্থী উগ্ৰবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। আৰু কটকৰ বাৰাবতী ষ্টেডিয়ামত আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে 5খনীয়া টি20 শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত দেশত মুঠ খাদ্যশস্যৰ উৎপাদন 7.65% বৃদ্ধি হৈ 357 মিলিয়ন টন অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। লোকসভাত প্ৰশ্নোত্তৰ কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতি তথা কৃষকসকলৰ পৰিশ্ৰমৰ জৰিয়তে এয়া সম্ভৱ হৈ উঠিছে। 2024-25 বৰ্ষত দেশত আটাইতকৈ অধিক শস্যৰ উৎপাদনেৰে অভিলেখ সৃষ্টি হোৱা বুলি তেওঁ প্ৰকাশ কৰে। 2014-15 বৰ্ষৰ তুলনাত দেশত খাদ্যশস্যৰ উৎপাদন 42% বৃদ্ধি হোৱা বুলি তেওঁ সদৰি কৰে। প্ৰাকৃতিক দুৰ্যোগৰ বাবে খাদ্যশস্য ক্ষতিগ্ৰস্ত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে চলিত বৰ্ষত মহাৰাষ্ট্ৰ, পঞ্জাব, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰভাৱিত ৰাজ্যসমূহ পৰিদৰ্শন কৰা বুলিও তেওঁ উল্লেখ কৰে। দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ প্ৰতি সকলো সাহায্য আগবঢ়োৱা বুলি শ্ৰীচৌহানে প্ৰকাশ কৰে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষৰ সময়ছোৱাত 1,28,000 কোটিতকৈও অধিক ধনৰ আবণ্টন দিয়া হৈছে বুলিও তেওঁ সদৰি কৰে। 2004-14 সময়ছোৱাত এই পুঁজিৰ অধীনত 38,000 কোটি টকাহে মুকলি কৰা হৈছিল বুলিও উল্লেখ কৰি নৰেন্দ্ৰ মোদী চৰকাৰে এই পুঁজি 1,24,000 কোটি টকালৈ বৃদ্ধি কৰিছে। অসামৰিক বিমান পৰিবহণ মহাসঞ্চালকালয়ে শেহতীয়া বিমান উৰণ বাতিল তথা বিলম্ব হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিমানৰ উৰণসূচী 5% হ্ৰাস কৰিবলৈ ইণ্ডিগক নিৰ্দেশ দিছে। চলিত বছৰৰ শীতকালীন সূচী অনুসৰি ইণ্ডিগক প্ৰতি সপ্তাহত 15,000তকৈ অধিক উৰণৰ অনুমতি দিয়া হৈছিল বুলি নিৰ্দেশটোত উল্লেখ কৰা হয়। এই অনুসৰি নৱেম্বৰত 64,000 উৰণ সম্পূৰ্ণ হ'ব লাগিছিল যদিও এই সময়ছোৱাত ইণ্ডিগই 60,000তকৈও কম সংখ্যক উৰণহে সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে বুলি নিৰ্দেশটোত উল্লেখ কৰা হয়। তদুপৰি গ্ৰীষ্মকালত 351খন বিমানৰ পৰা শীতকালত 403খন বিমানৰ উৰণ অৰ্থাৎ প্ৰায় 6% অধিক বিমানৰ উৰণৰ বাবে প্ৰতিষ্ঠানটোক অনুমতি দিয়া হৈছিল যদিও ইণ্ডিগই অক্টোবৰত 339খন আৰু নৱেম্বৰত 344খন বিমানৰহে উৰণ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত সঞ্চালকালয়ে কাইলৈ সন্ধিয়া 5 বজাৰ পূৰ্বে সংশোধিত সূচী প্ৰস্তুত কৰিবলৈ ইণ্ডিগক নিৰ্দেশ দিছে। কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাৰ 30টা বিশেষ প্ৰান্তীয় জনজাতীয় গোটৰ আৱাসস্থানৰ যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যখনত 25টা পথ প্ৰকল্পৰ বাবে 69 কোটি টকা মুকলি কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী জনজাতীয় আদিবাসী ন্যায় মহা অভিযানৰ পথ যোগাযোগ সুবিধাৰ অধীনত এই প্ৰকল্পসমূহ মুকলি কৰা হৈছে। এই পদক্ষেপসমূহে এই অঞ্চলসমূহৰ আৰ্থ সামাজিক পৰিস্থিতি উন্নীত কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন তথা ব্যৱসায় আৰু বাণিজ্য ত্বৰান্বিত কৰিব। ৰাজ্যসভাত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া বাৰ্ষিকী সন্দৰ্ভত আলোচনা কৰা হ'ব। নতুন দিল্লীত সাংবাদিকৰ আগত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে বন্দে মাতৰম সন্দৰ্ভত হ'বলগীয়া দুদিনীয়া আলোচনাত নেতৃত্ব দিব। উল্লেখযোগ্য যে 1875 চনত বংকিম চন্দ্ৰ চাটাৰ্জীয়ে ৰাষ্ট্ৰীয় গীতটো ৰচনা কৰিছিল। ইপিনে লোকসভাত নিৰ্বাচনৰ সংস্কাৰ সন্দৰ্ভত আলোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে বাওপন্থী উগ্ৰবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। অহা বছৰ মাৰ্চৰ পূৰ্বে দেশৰ পৰা বাওপন্থী উগ্ৰবাদ সম্পূৰ্ণ নিৰ্মূল কৰা হ'ব বুলি চৰকাৰে আজি সদৰি কৰে। লোকসভাৰ প্ৰশ্নোত্তৰ কালত পৰিপূৰক প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগিতাৰে দেশৰ পৰা বাওপন্থী উগ্ৰবাদ নিৰ্মূল কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ কয় যে বাওপন্থী উগ্ৰবাদে সংবিধানৰ লগতে গণতন্ত্ৰৰ ওপৰতো বিশ্বাস নাৰাখে। তেওঁ লগতে কয় যে বাওপন্থী উগ্ৰবাদত কেইবা হাজাৰ নিৰীহ লোক নিহত হোৱাৰ লগতে বহু শিশু অনাথ হৈ পৰিছে। 1967 চনৰ পৰা এই সমস্যাই দেশত বহু প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে বাওপন্থী উগ্ৰবাদক কেৱল ৰাজ্যসমূহৰ সমস্যা হিচাপে গ্ৰহণ কৰিছিল। পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই সমস্যাৰ বিৰুদ্ধে কোনো শক্তিশালী নীতি গ্ৰহণ কৰা নাছিল বুলিও তেওঁ উল্লেখ কৰে। নিৰাপত্তা সম্পৰ্কীয় ব্যয় আঁচনিৰ অধীনত 3,532 কোটি টকাৰ পুঁজি মুকলি কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহায্যৰ অধীনত 3,848 কোটি টকা মুকলি কৰা হৈছে। দেশত উপযুক্ত প্ৰশিক্ষণ ব্যৱস্থাসহ 706 আৰক্ষী চকী স্থাপনৰো ব্যৱস্থা কৰা হৈছে। 20,815 কোটি টকা মঞ্জুৰ কৰাৰ জৰিয়তে 17,000 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই পথসমূহৰ 85% কাম কাজ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। দেশত 10,000তকৈও অধিক মোবাইল টাৱাৰ স্থাপন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। 2004-14 চনৰ দশকটোত 16,000তকৈও অধিক হত্যা হিংসাৰ ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত 10 বছৰত এই সংখ্যা 7,000লৈ হ্ৰাস হৈছে। এই সময়ছোৱাত অসামৰিক লোকৰ মৃত্যুৰ হাৰ 70% হ্ৰাস পোৱা বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভাৰত ৰণভূমি দৰ্শনৰ অংশ হিচাপে ছিকিমে অহা 12 ডিচেম্বৰৰ পৰা ছিকিমত বিশেষ ছুপাৰ কাৰ ৰেলী আয়োজন কৰিব। এই ৰেলীত 17খন উচ্চ ক্ষমতাসম্পন্ন গাড়ী ৰাজ্যখনৰ অতি পাহাৰীয়া দুৰ্গম পথৰ মাজেৰে যাত্ৰা কৰি যুদ্ধক্ষেত্ৰ আৰু সীমান্ত পৰ্যটনক প্ৰসাৰিত কৰিব। অহা 15 ডিচেম্বৰত সমাপ্ত হ'বলগীয়া এই ৰেলী পশ্চিমবংগৰ চুকনাৰ পৰা ফ্লেগ অফ কৰা হয়। এই ৰেলীয়ে শিলিগুৰি, গেংটক, চোলা, নাথুলা, জালুকচাৰ্কিট সামৰি ল'ব। ভাৰতীয় সেনাবাহিনীৰ ত্ৰিশক্তি ক্ৰপছ আৰু ছিকিম চৰকাৰৰ সহযোগত অনুষ্ঠিত এই ৰেলীৰ জৰিয়তে গাড়ী চলাই ভালপোৱাসকলৰ বাবে ছিকিমৰ শীৰ্ষ গন্তব্য স্থানসমূহ প্ৰদৰ্শন কৰা হ'ব। ৰেলীৰ সময়ছোৱাত 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান বাহনৰ যাতায়াতত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশৰ সংস্কৃতি আৰু আধ্যামিক জীৱনত সংস্কৃত ভাষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আলোকপাত কৰে। এই প্ৰসংগতে শ্ৰীমোদীয়ে দূৰদৰ্শনৰ সুপ্ৰভাত অনুষ্ঠানটিৰ বিষয়েও উল্লেখ কৰে। এই অনুষ্ঠানত দেশৰ সংস্কৃতি আৰু প্ৰমূল্য প্ৰতিফলিত কৰা সংস্কৃত হিতোপদেশ প্ৰতিদিনে প্ৰচাৰ কৰা হয় বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধনে আজি কেনিয়াৰ নাইৰবিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ গোটৰ 7ম অধিৱেশনত অংশগ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কয় যে কালি আৰম্ভ হোৱা 5-দিনীয়া কাৰ্যসূচীৰ এই বৈঠকত অংশগ্ৰহণ কৰা 193খন দেশৰ ভিতৰত ভাৰতো অন্যতম। এই অধিৱেশনত জৈৱ বৈচিত্ৰ হানি আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে পৰিৱেশ সম্পৰ্কীয় প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰা হ'ব। অপাৰেচন সাগৰবন্ধুৰ অংশ হিচাপে ভাৰতীয় সেনাই শ্ৰীলংকাত মানৱীয় সাহায্য সামগ্ৰী প্ৰেৰণ কাৰ্য অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে বিধ্বংসী দিটুৱা ঘূৰ্ণীবতাহে শ্ৰীলংকাৰ যথেষ্ট ক্ষতি কৰে। ভাৰতে শ্ৰীলংকাৰ সেনা আৰু প্ৰশাসনৰ সৈতে সহযোগিতাৰে অভিযান্ত্ৰিক সহায় আৰু চিকিৎসা সেৱা আগবঢ়াই আহিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি ভাৰতীয় সেনাৰ অভিযন্তা টাস্কফৰ্চে শ্ৰীলংকাৰ পথ উন্নয়ন কৰ্তৃপক্ষক সহায় কৰিবলৈ চকাযুক্ত এক্সেভেটৰ ব্যৱহাৰ কৰি জাফনাৰ ক্ষতিগ্ৰস্ত পুলিয়ামকুকান্নাই দলং উদ্ধাৰ আৰু ডিলঞ্চিঙৰ কাম আৰম্ভ কৰিছে। অভিযন্তা টাস্কফৰ্চৰ এই নিৰ্মাণ কাৰ্য দ্ৰুতগতিত অব্যাহত আছে আৰু এয়া কাইলৈৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। এই দলংখনৰ লগতে আন এখন বেইলী দলঙো 13 ডিচেম্বৰত মুকলি কৰা হ'ব। আলহী দল দক্ষিণ আফ্ৰিকাক শেহতীয়া এদিনীয়া শৃংখলাত পৰাজিত কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে আজি কটকৰ বাৰাবতী ষ্টেডিয়ামত দলটোৰ বিৰুদ্ধে 5খনীয়া টি20 শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত দেশত মুঠ খাদ্যশস্যৰ উৎপাদন 357 মিলিয়ন টন অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে শেহতীয়া বিমান উৰণ বাতিল তথা বিলম্ব হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিমানৰ উৰণসূচী 5% হ্ৰাস কৰিবলৈ ইণ্ডিগক নিৰ্দেশ দিছে। চৰকাৰে বাওপন্থী উগ্ৰবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে আৰু কটকৰ বাৰাবতী ষ্টেডিয়ামত আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে 5খনীয়া টি20 শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।